মোবাইল পেলাই হড়গি হব
নাক আপোনাৰ মোবাইল বন্ধ কৰি দিওঁ।